Akahmani. পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ৰব জেটেন্সৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। পশ্চিমবংগৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰথমটো দিনত কালি 78গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে আহমেদাবাদৰ সনন্দত কাইনেছ ছেমিকন প্ৰকল্প মুকলি কৰিব। কাৰ্যসূচী অনুসৰি সনন্দত এখন জনসভাত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী ভৱথৰদলৈ যাব আৰু বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্য ভালেমান উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ বাবদ প্ৰায় 20,000 কোটি টকা ধাৰ্য কৰা হৈছে। তাত শ্ৰীমোদীয়ে অন্য এখন জনসভাত অংশ লোৱাৰ কথা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ৰব জেটেন্সৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে আলোচনাকালত উভয় দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে এই আলোচনাত অৰ্ধপৰিবাহী খণ্ড, বৃহৎ জলপ্ৰকল্প, সেউজ হাইড্ৰজেন আদি বিষয়তো আলোকপাত কৰা হয়। নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে শ্ৰীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে আৰু অঞ্চলটোত শান্তি আৰু সুস্থিৰতা শীঘ্ৰেই ঘূৰাই অনাত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ বিহাৰ আৰু কৰ্ণাটক ভ্ৰমণ আজি আৰম্ভ হ'ব। ভ্ৰমণৰ প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকী বিহাৰৰ ৰাজগীৰত থকা নালন্দা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। কাইলৈ তেওঁ কৰ্ণাটকৰ টুমাকুৰুত থকা শ্ৰী সিদ্ধগংগা মঠত ডক্টৰ শ্ৰী শ্ৰী শিৱকুমাৰা মহাস্বামীজীৰ 119 সংখ্যক জয়ন্তী উদযাপন আৰু গুৰুবন্দনাৰ অনুষ্ঠানত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উত্তৰ ইউৰোপৰ অতিৰিক্ত সচিব আৰু G20ৰ সহায়ক শ্বেৰ্পা পূজা কাপুৰে কালি বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিদেশ মন্ত্ৰী এলমেডিন ডিনো কনাকোভিচক সাক্ষাৎ কৰে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক আগুৱাই নিয়াৰ স্বাৰ্থত হোৱা এই সাক্ষাৎ সন্দৰ্ভত হাংগেৰীত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে এই বৈঠকৰ জৰিয়তে উভয় দেশে পাৰস্পৰিক সম্পৰ্কক ত্বৰান্বিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। ডিজিটেল ৰূপান্তৰৰ পৰা অৰ্থনৈতিক সহযোগিতালৈ উভয় দেশ একেলগে আগবাঢ়ি যাবলৈ সাজু বুলিও দূতাবাসে লগতে প্ৰকাশ কৰে। পশ্চিমবংগৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰথমটো দিনত 78গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কালি এই প্ৰক্ৰিয়াৰ প্ৰথম দিনা পূব মেদিনীপুৰৰ নন্দকুমাৰ, মহিষাদাল আৰু নন্দীগ্ৰামত 3খনকৈ মনোনয়ন পত্ৰ দাখিল কৰা হয়। পশ্চিম মেদিনীপুৰৰ খড়গপুৰ সমষ্টিতো 3খন মনোনয়ন পত্ৰ দাখিল কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। পশ্চিমবংগ বিধানসভাৰ বিৰোধীৰ শক্তিশালী নেতা শুভেন্দু অধিকাৰীয়ে কালি পূব মেদিনীপুৰ জিলাৰ নন্দীগ্ৰাম সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন অধ্যক্ষ দিলীপ ঘোষ আৰু দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে মনোনয়ন পত্ৰ দাখিলৰ সময়ত শ্ৰী অধিকাৰীক সংগ দিয়ে। মনোনয়ন পত্ৰ দাখিলৰ পাছত নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত বিজেপিয়ে বিজয় সাব্যস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে। 24 সংখ্যক তথা অন্তিমগৰাকী জৈন তীৰ্থাংকৰ ভগৱানৰ এই জয়ন্তীৰ দিনটো জৈন সমাজৰ বাবে অন্যতম শুভ দিন বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ ধৰ্মীয় জীৱনত আজিৰ দিনটোৰ অপৰিসীম গুৰুত্ব আছে। ভগৱান মহাবীৰৰ অনুগামীসকলে প্ৰাৰ্থনা, প্ৰসাদ বিতৰণ আৰু ৰথৰ সৈতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই দিনটো উদযাপন কৰে। মহাবীৰ জয়ন্তীক উৎসৱৰ উপৰি কৰুণা, আত্মসংযম আৰু সত্যৰ প্ৰতি সমৰ্পিত এটা জীৱনৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি ৰূপেও গণ্য কৰা হয়। সংঘাত আৰু বিশৃংখলতাৰে ভৰি পৰা বিশ্বত ভগৱান মহাবীৰৰ অহিংসা, সত্য আৰু আত্মজাগৰণৰ চিৰন্তন বাৰ্তা অধিক উজ্জ্বল হৈ উঠিছে বুলি জৈন ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰি আহিছে। এই বিশ্বাসে ভগৱান মহাবীৰৰ অগণন অনুগামীক অধিক মননশীল তথা সামঞ্জস্যপূৰ্ণ অস্তিত্বৰ পথ প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক, বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। নিজৰ বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভগৱান মহাবীৰৰ জীৱনৰ পঞ্চনীতিয়ে প্ৰতিগৰাকী লোককে জীৱনৰ সঠিক পথেৰে আগুৱান হ'বলৈ অনুপ্ৰেৰণা যোগাই আহিছে। এই পাঁচটা নীতি গ্ৰহণ কৰি জনসাধাৰণে জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰে আৰু সমাজলৈ ধনাত্মক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে ভগৱান মহাবীৰে সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল আৰু এটা উন্নত জীৱনৰ পথ প্ৰদৰ্শন কৰিছিল। ভগৱান মহাবীৰৰ শিক্ষা চিৰদিন প্ৰাসংগিক হৈ থাকিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ দেশৰ প্ৰগতিৰ নিৰন্তৰ প্ৰচেষ্টাৰ স্বাৰ্থত ভগৱান মহাবীৰৰ বাৰ্তাসমূহ নিজৰ জীৱনত আঁকোৱালি লোৱাৰ পণ ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণ আক্ৰমণৰ সৈতে জড়িত আমেৰিকাৰ বিমানসমূহৰ বাবে স্পেইনে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। ইয়াৰ পূৰ্বে দেশখনে পশ্চিম এছিয়াৰ অভিযানসমূহৰ বাবে স্পেইনত যুটীয়াভাৱে পৰিচালিত সামৰিক ঘাটিসমূহৰ ব্যৱহাৰ বন্ধ কৰি দিছিল। উল্লেখযোগ্য যে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছানচেজ হৈছে ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ সামৰিক আক্ৰমণৰ বিৰুদ্ধে মাত মাতি অহা এগৰাকী অন্যতম নেতা। তেহৰাণৰ সৈতে যুদ্ধৰ অৱসানৰ বাবে শীঘ্ৰেই কোনো ধৰণৰ চুক্তি নহ'লে ইৰাণৰ শক্তি, সম্পদ আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ ব্যাপকভাৱে ধ্বংস কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সকীয়াই দিছে। এটা নিউজ চেনেলৰ সৈতে হোৱা কথা বতৰাত ট্ৰাম্পে কৈছে যে আমেৰিকাৰ সেনাবাহিনীয়ে ইৰাণৰ খাৰ্গ দ্বীপ তেল ৰপ্তানি কেন্দ্ৰও জব্দ কৰিব পাৰে। আমেৰিকা আৰু ইজৰাইলে কালিও আক্ৰমণ অব্যাহত ৰাখিছে। আনহাতে ইৰাণে কুৱেইটৰ এটা গুৰুত্বপূৰ্ণ জল আৰু বিদ্যুৎ প্ৰকল্পত আক্ৰমণ সংঘটিত কৰিছে। বেলুচিস্তানত পাকিস্তানী নিৰাপত্তা বাহিনীৰ দ্বাৰা বৃদ্ধি পাই থকা অত্যাচাৰ সন্দৰ্ভত এটা আগশাৰী মানৱাধিকাৰ সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰীত 87টা আইন বহিৰ্ভূত হত্যা আৰু 234টা বলপূৰ্বক নিৰুদ্দেশৰ ঘটনা তথ্য পোৱা গৈছে। হত্যাকাণ্ডসমূহৰ ভিতৰত 30টা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। শেহতীয়াকৈ বেলুচিস্তানে পাকিস্তানী নিৰাপত্তা বাহিনীসমূহৰ ধাৰাবাহিক অত্যাচাৰৰ সৈতে যুঁজ দি আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজিৰ দিনটো ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আগলি বতৰা প্ৰকাশ কৰিছে। ৰাজস্থানৰ পূব অংশ, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, গোৱা, মধ্যপ্ৰদেশ, পাঞ্জাব, তামিলনাডু, পুডুচেৰী, কৰাইকল, তেলেংগানা, উত্তৰ প্ৰদেশ আদি অঞ্চলৰ বাবেও একেই আগলি বতৰা প্ৰকাশ কৰা হৈছে। বিভাগৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কেৰালাম, মাহে, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ আৰু লাডাখতো একেধৰণৰ বতৰে বিৰাজ কৰিব। পশ্চিমবংগৰ উপ হিমালয় অঞ্চল আৰু ছিকিমত অহা 2 এপ্ৰিললৈ ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা জাৰি কৰা হৈছে। একেদৰে মহাৰাষ্ট্ৰৰ মধ্য অংশ আৰু মাৰাথৱাড়াত পৰৱৰ্তী দুই তিনি দিনৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। 128 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৰাজস্থান ৰয়েলছে 12 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 17টা বলত 52 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ যশস্বী জয়ছৱালে 38 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ অঞ্চুল কম্বোজে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই ছুপাৰ কিংছে 19 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 128 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ জেমি অভাৰটনে সৰ্বাধিক 43 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ জোফ্ৰা আৰ্চাৰ, নানৰে বাৰ্গাৰ আৰু ৰবীন্দ্ৰ জাদেজাই 2টাকৈ উইকেট লাভ কৰে। নানৰে বাৰ্গাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি পাঞ্জাবৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ শীতল দেৱীক ৱৰ্ল্ড আৰ্চাৰী সংস্থাই 2025 বৰ্ষৰ শ্ৰেষ্ঠ পেৰা আৰ্চাৰৰূপে ঘোষণা কৰিছে। জম্মু কাশ্মীৰৰ 19 বছৰীয়া খেলুৱৈগৰাকী হ'ল বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপছত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা বাহুবিহীন ধনুৰ্বিদ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছত প্ৰধানমন্ত্ৰী ৰব জেটেন্সৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। সমগ্ৰ দেশতে আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।